বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কানৰ সৈতে মত বিনিময় কৰি ইৰাণ আৰু ইছৰাইলৰ মাজত চলি থকা সংঘৰ্ষ সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰে। আন্তঃৰাষ্ট্ৰীয় আণৱিক শক্তি সংস্থা IAEA কাইলৈ এখন জৰুৰী বৈঠকৰ আয়োজন কৰিছে। গৃহমন্ত্ৰী অমিত শ্বাহে আজি নৱা ৰায়পুৰৰ বাঞ্জেৰী গাঁৱত ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয় আৰু কেন্দ্ৰীয় ফৰেনচিক বিজ্ঞান পৰীক্ষাগাৰৰ ভৱনৰ আধাৰশিলা স্থাপন কৰে। থলুৱাভাৱে নিৰ্মিত 17A প্ৰকল্পৰ বিশেষ যুদ্ধ জাহাজ INS নীলগিৰি আৰু বিশাখাপট্টনমত উপস্থিত হৈছে। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজত এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফীৰ পাঁচখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ আজি তৃতীয় দিনা ইংলেণ্ডে 6টা উইকেট হেৰুৱাই 388 ৰাণ সংগ্ৰহ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কানৰ সৈতে মত বিনিময় কৰি ইৰাণ আৰু ইছৰাইলৰ মাজত চলি থকা সংঘৰ্ষ সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে তেওঁলোকে সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। যুদ্ধৰ পৰিস্থিতি শীঘ্ৰে নিয়ন্ত্ৰণ কৰাৰ ওপৰত প্ৰধানমন্ত্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰাৰ লগতে আঞ্চলিক শান্তি, নিৰাপত্তা আৰু সুস্থিৰতা শীঘ্ৰে ঘূৰাই অনাৰ বাবে আলোচনা তথা কূটনীতিৰ সহায় ল'বলৈ আহান জনায়। ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীক সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে অৱগত কৰাৰ লগতে এই সন্দৰ্ভত তেওঁৰ দৃষ্টিভংগী প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কয় যে ভাৰতে সদায় শান্তি আৰু মানৱীয়তাৰ পক্ষত থিয় দি আহিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ নিৰাপদ প্ৰত্যাৱৰ্তনৰ ক্ষেত্ৰত আগবঢ়োৱা অবিৰত সমৰ্থনৰ বাবে ৰাষ্ট্ৰপতিগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। দুয়োগৰাকী নেতাই বাণিজ্য, অৰ্থনৈতিক সহযোগিতা, বিজ্ঞান আৰু প্ৰযুক্তি, জনসাধাৰণৰ মাজত পাৰস্পৰিক সম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা ত্বৰান্বিত কৰাৰ উদ্দেশ্যে একেলগে কাম কৰি যাবলৈ সন্মতি প্ৰকাশ কৰে। আন্তঃৰাষ্ট্ৰীয় আণৱিক শক্তি সংস্থা IAEAয়ে কাইলৈ এখন জৰুৰী বৈঠকৰ আয়োজন কৰিছে। সংস্থাৰ মুৰববী ৰাফেল গ্ৰছিয়ে প্ৰকাশ কৰা অনুসৰি ইৰাণৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কাইলৈ এই বৈঠকৰ আহ্বান জনোৱা হৈছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত গ্ৰছিয়ে আজি কয় যে ইৰাণৰ পাৰমাণৱিক সুবিধাৰ স্থলসমূহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই চলোৱা আক্ৰমণৰ পাছত সংস্থাটোৰ গৱৰ্ণৰসকলৰ পৰিষদৰ এখন জৰুৰী বৈঠকৰ আহ্বান জনোৱা হৈছে। ইতিমধ্যে ইৰাণৰ পাৰমাণৱিক অস্ত্ৰ বিভাগৰ মুৰববী মহম্মদ ইছলামে IAEAয়ে লিখিতভাৱে প্ৰেৰণ কৰা এখন পত্ৰত তেহৰাণৰ তৰফৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ আক্ৰমণৰ তদন্ত দাবী কৰা হোৱাৰ লগতে এই আক্ৰমণৰ গৰিহণা দিবলৈ আহান জনোৱা হৈছে। ইয়াৰ পূৰ্বে ইৰাণৰ 3টাকৈ পাৰমাণৱিক শক্তিস্থলত আমেৰিকা যুক্তৰাষ্ট্ৰই চলোৱা আক্ৰমণত কোনোধৰণৰ বিকিৰণ হোৱা নাই বুলি IAEAয়ে নিশ্চিত কৰিছে। গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে সভ্য সমাজত হিংসা তথা সন্ত্ৰাসবাদৰ কোনো স্থান নাই। চৰকাৰে নক্সালবাদ সমূলঞ্চে নিৰ্মূল কৰাৰ পণ লোৱা বুলি প্ৰকাশ কৰি তেওঁ কয় যে এই লক্ষ্যত অচিৰে উপনীত হোৱাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। নৱা ৰায়পুৰৰ বাঞ্জেৰী গাঁৱত ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয় কেন্দ্ৰীয় ফৰেনচিক বিজ্ঞান পৰীক্ষাগাৰ ভৱনৰ আধাৰশিলা স্থাপন কৰি তেওঁ এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে 40 একৰ ভূমিত 2খন প্ৰতিষ্ঠান নিৰ্মাণ কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে কয় যে ছত্তীশগড়ত ফৌজদাৰী ন্যায় ব্যৱস্থা আধুনিকীকৰণ কৰি তোলাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। সমাগত দিনত এই প্ৰতিষ্ঠানৰ জৰিয়তে ছত্তীশগড়ৰ উপৰি সমগ্ৰ মধ্য ভাৰত উপকৃত হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। অহা বছৰ মাৰ্চ মাহলৈ নক্সালবাদ সমলঞ্চে নিৰ্মূল কৰাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতা দোহাৰি মন্ত্ৰীগৰাকীয়ে কয় যে ছত্তীশগড়কে ধৰি বিভিন্ন ৰাজ্যত নিৰাপত্তা বাহিনীসমূহে ইতিমধ্যে অভিযান অব্যাহত ৰাখিছে। ছত্তীশগড় চৰকাৰে আত্মসমৰ্পণৰ বাবে উৎকৃষ্ট নীতি গ্ৰহণ কৰা বুলিও তেওঁ প্ৰকাশ কৰে। তেওঁ মাওবাদীসকলক এই সুবিধা গ্ৰহণ কৰি তেওঁলোকৰ অস্ত্ৰ সম্বৰণ কৰাৰ লগতে নতুন ছত্তীশগড় নিৰ্মাণৰ যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আহান জনায়। নক্সাল বিৰোধী অভিযানৰ বুজ ল'বলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী 7খনকৈ বাওপন্থী উগ্ৰবাদ অধ্যুষিত ৰাজ্যৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত ছত্তীশগড়, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আৰু ওড়িশাৰ আৰক্ষী সঞ্চালক প্ৰধান, অতিৰিক্ত সঞ্চালক প্ৰধানসকলে ধৰি আৰক্ষী প্ৰশাসনৰ কেইবাগৰাকীও বিষয়াই অংশগ্ৰহণ কৰিছে। থলুৱাভাৱে নিৰ্মিত 17A প্ৰকল্পৰ বিশেষ যুদ্ধ জাহাজ INS নীলগিৰি আৰু বিশাখাপট্টনমত উপস্থিত হৈছে। মুম্বাইত নিৰ্মিত INS নীলগিৰি এতিয়াৰ পৰা বিশাখাপট্টনমত ৰখা হ'ব। অত্যাধুনিক সা সুবিধাযুক্ত এই যুদ্ধ জাহাজৰ জৰিয়তে পূবৰ নৌশক্তিৰ সামৰ্থ ত্বৰান্বিত হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোগাভ্যাসক তেওঁলোকৰ দৈনন্দিন জীৱনৰ অংগ কৰি লোৱাৰ বাবে অন্ধ্ৰপ্ৰদেশৰ নাগৰিকসকলক প্ৰশংসা কৰে। বিশাখাপট্টনমত কালি হোৱা সুদীৰ্ঘ যোগাভ্যাসৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে বিশাখাপট্টনমত অনুষ্ঠিত এই কাৰ্যসূচীয়ে কল্যাণ তথা সুস্বাস্থ্যৰ প্ৰতি মনোযোগ দিবলৈ জনসাধাৰণক উৎসাহিত কৰি থাকিব। উল্লেখযোগ্য যে কালি অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অংশ লয়। তদুপৰি এই যোগাভ্যাস কাৰ্যসূচীত 3 লাখতকৈ অধিক আগ্ৰহী ব্যক্তিয়ে অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যোগাভ্যাসে জনসাধাৰণক পৰস্পৰৰ ওচৰ চপাই নিয়ে। কাটাৰত অনুষ্ঠিত একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত 1000তকৈ অধিক আগ্ৰহী লোকে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত কাটাৰত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকল তথা যোগাভ্যাসৰ প্ৰতি আগ্ৰহী ব্যক্তিসকলৰ কল্যাণ তথা একতা প্ৰতিফলিত হয়। ভাৰতীয় ক্ৰীড়া কেন্দ্ৰৰ সহযোগত ভাৰতীয় দূতাবাসে লোহাৰ আইডিল ইণ্ডিয়া স্কুলত এই অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি শিশুসকলৰ যোগাভ্যাস, যোগ সম্পৰ্কীয় কুইজকে ধৰি যোগাভ্যাস সন্দৰ্ভত কেইবাটাও কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীৰ জৰিয়তে যোগাভ্যাসৰ বৰ্ধিত গোলকীয় জনপ্ৰিয়তা প্ৰতিফলিত হোৱাৰ লগতে সাংস্কৃতিক, শাৰীৰিক তথা মানসিক সমন্বয় ত্বৰান্বিত কৰাত যোগাভ্যাসৰ ভূমিকাও উজলি উঠে। ভাৰতীয় সেনা বাহিনীৰ উদ্যোগত তথা পুনেৰ সৰহদ ফাউণ্ডেশ্যন আৰু কাৰ্গিলৰ স্থানীয় প্ৰশাসনৰ সহযোগত লাডাখৰ দ্ৰাছত থকা কাৰ্গিল যুদ্ধ স্মাৰকত আজি সৰহদ চৌৰেথান 2025 অনুষ্ঠিত হয়। সমগ্ৰ দেশৰ 2500ৰো অধিক খেলুৱৈয়ে এই মাৰাথনত অংশগ্ৰহণ কৰে। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী একনাথ সিন্ধে তথা লেফটেনেণ্ট জেনেৰেল ৰিতেশ ভাল্লা, কাৰ্গিলৰ মুখ্য কাৰ্যবাহী পৰিষদ ড০ মহম্মদ জাফাৰ আখুনে পতাকা জোকাৰি এই মাৰাথনৰ শুভাৰম্ভ কৰে। ভাৰত আৰু শ্ৰীলংকাত হ'বলগীয়া 2026 চনৰ ICC পুৰুষৰ T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ কানাডাৰ অংশগ্ৰহণ নিশ্চিত হৈছে। আমেৰিকাক কোৱালিফায়াৰ প্ৰতিযোগিতাত বাহামাজৰ বিৰুদ্ধে জয়লাভ কৰি একেৰাহে 5ম খেলত বিজয় সাব্যস্ত কৰাৰ জৰিয়তে কানাডাই বিশ্বকাপ প্ৰতিযোগিতাৰ বাবে নিজৰ স্থান নিশ্চিত কৰে। মাত্ৰ 57 ৰাণতে বাহামাজক ক্ৰিজৰ পৰা বিদায় দিবলৈ সমৰ্থ হোৱা কানাডাই 20টা দলে অংশগ্ৰহণ কৰিবলগীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ 3য় দল হিচাপে স্থান লাভ কৰিছে। আয়োজক দেশ ভাৰত আৰু শ্ৰীলংকাৰ লগতে বৰ্তমানলৈ প্ৰতিযোগিতাত অংশগ্ৰহণৰ স্থান নিশ্চিত হোৱা আন দলকেইটা হ'ল আফগানিস্তান, অষ্ট্ৰেলিয়া, বাংলাদেশ, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, আমেৰিকা যুক্তৰাষ্ট্ৰ, ৱেষ্ট ইণ্ডিজ, আয়াৰলেণ্ড, নিউজিলেণ্ড আৰু পাকিস্তান। চলিত বৰ্ষৰ শেষৰ ফালে হ'বলগীয়া আঞ্চলিক পৰ্যায়ৰ কোৱালিফায়াৰ প্ৰতিযোগিতাৰ জৰিয়তে ইয়াত অংশগ্ৰহণ কৰিবলগীয়া আন 7টা দলক নিৰ্বাচন কৰা হ'ব। এই দলসমূহৰ ভিতৰত ইউৰোপ আৰু আফ্ৰিকাৰ পৰা 2টাকৈ আৰু এছিয়া পূব এছিয়া প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ পৰা 3টা দলে স্থান লাভ কৰিব। ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফীৰ 5খনীয়া টেষ্ট ক্ৰিকেটৰ শৃংখলাৰ প্ৰথমখন খেলৰ প্ৰথম ইনিংছৰ আজি 3য় দিনা ইংলেণ্ডে 6টা উইকেট হেৰুৱাই 388 ৰাণ সংগ্ৰহ কৰিছে। বাতৰি ৰেখা পৰলৈকে ঘৰুৱা দল ইংলেণ্ডে 83 ৰাণৰ পিছপৰি আছে। উল্লেখযোগ্য যে ইংলেণ্ডে কালি প্ৰথম ইনিংছত 3টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 209 ৰাণৰ পৰা আজি 3য় দিনৰ খেল আৰম্ভ কৰে। কালি 2য় দিনাৰ খেলৰ সমাপ্তিত ইংলেণ্ডৰ অলি পপে 100 ৰাণ কৰি অপৰাজিত হৈ থকাৰ লগতে হেৰি ব্ৰুকে 1টাও ৰাণ নকৰাকৈ খেলি আছে। ভাৰতৰ হৈ জছপ্ৰীত বুমৰাহে 3টা উইকেট দখল কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানৰ সৈতে মত বিনিময় কৰি ইৰাণ আৰু ইছৰাইলৰ মাজত চলি থকা সংঘৰ্ষ সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰে। আন্তঃৰাষ্ট্ৰীয় আণৱিক শক্তি সংস্থা IAEAয়ে কাইলৈ এখন জৰুৰী বৈঠকৰ আয়োজন কৰিছে। গৃহমন্ত্ৰী অমিত শ্বাহে আজি নৱা ৰায়পুৰৰ বাঞ্চেৰী গাঁৱত ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয় আৰু কেন্দ্ৰীয় ফৰেনচিক বিজ্ঞান পৰীক্ষাগাৰ ভৱনৰ আধাৰশিলা স্থাপন কৰে। থলুৱাভাৱে নিৰ্মিত 17A প্ৰকল্পৰ বিশেষ যুদ্ধ জাহাজ INS নীলগিৰি আৰু বিশাখাপট্টনমত উপস্থিত হৈছে। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজত এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফীৰ 5খনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ আজি 3য় দিনা ইংলেণ্ডে 6টা উইকেট হেৰুৱাই 388 ৰাণ সংগ্ৰহ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি মুখ্য বাতৰি 8 বজাত শুনিবলৈ পাব।